Ella a Cajpaní. Batori porisu, Zintirani dekai. Etiar ghai ghai batori humu huise. Pradhan Mantri Narendra Modiye aji Keralar Vindhyajamot gobhir samudrat jahaj chalachalor babe nirman kora antarrashtriya bohumukhi bandartu rashtrapati utsarga koribo. WIPS sammelan 2025 or ankha hisabe aji pua Mumbai Geo World Convention Centrat sangbad sabha bishoyok ekhon antarrashtriya baithak onusthito hoise. অসমৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত আজি উজনি অসম, উত্তৰ অসম আৰু বৰাক উপত্যকাৰ 14খন জিলাত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী পীযুষ গোৱেল আৰু বাণিজ্য আৰু অৰ্থনৈতিক সুৰক্ষা বিভাগৰ ইউৰোপীয় আয়ুক্ত মাৰাছো সেবাস্তোছি চলিত বৰ্ষৰ শেষৰ ভাগলৈ ভাৰত ইউৰোপীয় সংস্থা মুখ্য বাণিজ্য চুক্তি চূড়ান্ত ৰূপ দিয়া হ'ব বুলি দোহাৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হ'বলগীয়া এখন খেলত গুজৰাট টাইটান্স ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰেলাৰ বিঞ্জিনজামত গভীৰ সমুদ্ৰত জাহাজ চলাচলৰ বাবে নিৰ্মাণ কৰা আন্তঃৰাষ্ট্ৰীয় বহুমুখী বন্দৰটো ৰাষ্ট্ৰপতি উৎসৰ্গা কৰে। উল্লেখযোগ্য যে এইটো হ'ব দেশৰ প্ৰথমটো অৰ্ধ স্বয়ংক্ৰিয় বন্দৰ। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে এই বন্দৰটোক দেশৰ সামুদ্ৰিক পথৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে। ইয়াৰ জৰিয়তে দেশৰ অৰ্থনৈতিক স্থিৰতাৰ প্ৰতি উল্লেখনীয় বৰঙণি আগবঢ়োৱাৰ লগতে কেৰেলা তথা সমগ্ৰ দেশৰ উপকাৰ সাধন হ'ব বুলি মত প্ৰকাশ কৰি এই বন্দৰটোক তেওঁ নতুন যুগৰ উন্নয়নৰ উল্লেখনীয় আৰ্হি হিচাপে অভিহিত কৰে। বন্দৰটোৰ পৰিচালন ভৱন পৰিদৰ্শন কৰি নিয়ন্ত্ৰণ ব্যৱস্থাৰ বুজ লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে জিনজিনজম বন্দৰৰ জৰিয়তে জাহাজ পৰিবহণৰ সামৰ্থ পৰৱৰ্তী সময়ত তিনিগুণ বৃদ্ধি পাব বুলিও উল্লেখ কৰে। অনুষ্ঠানত ভাষণ দি কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে কয় যে জিনজিনজম বন্দৰে তৃতীয় সহস্ৰাব্দৰ উন্নয়নৰ সম্ভাৱনাৰ এখন দুৱাৰ মুকলি কৰিলে। আজিৰ এই অনুষ্ঠানত কেৰালাৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰ, কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ গোপি, জৰ্জ কুৰিয়ানৰ লগতে ৰাজ্যখনৰ বহু কেইগৰাকী মন্ত্ৰী, সাংসদ আৰু বিধায়কেও অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে জিনজিনজম বন্দৰটো ৰাজহুৱা ব্যক্তিগত খণ্ডৰ সহযোগিতাৰ আৰ্হিত 8,900 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। ৱেবছ সন্মিলন 2025ৰ অংশ হিচাপে আজি পুৱা মুম্বাইৰ জিঅ' ৱৰ্ল্ড কনভেনশ্যন কেন্দ্ৰত সংবাদ সেৱা বিষয়ক এখন আন্তঃৰাষ্ট্ৰীয় বৈঠক অনুষ্ঠিত হৈছে। এই বৈঠক তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ উদ্যোগত আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সহযোগত অনুষ্ঠিত হৈছে। মুম্বাইৰ জিঅ' বিশ্ব অভিৱৰ্তন কেন্দ্ৰত কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব দৃশ্য শ্ৰাব্য আৰু মনোৰঞ্জন সন্মিলন ৱেবছ 2025 উদ্বোধন কৰে। অভিনেতা আমিৰ খানে আজি এই সন্মিলনত উপস্থিত থাকি কয় যে ভাৰতত জনসাধাৰণৰ বিপৰীতে চলচ্চিত্ৰ গৃহৰ সংখ্যা যথেষ্ট কম। তেওঁ কয় যে ভাৰততকৈ আমেৰিকা যুক্তৰাষ্ট্ৰত জনসংখ্যা কম যদিও চলচ্চিত্ৰ গৃহৰ সংখ্যা বহু বেছি। দেশে ছবি নিৰ্মাণ, ডিজিটেল বিষয়বস্তুৰ প্ৰস্তুতি, গেমিং, ফেশ্বন, সংগীত আৰু লাইভ সংগীতানুষ্ঠানৰ ক্ষেত্ৰসমূহত বিশ্বস্তৰৰ কেন্দ্ৰ হিচাপে আগবাঢ়িবলৈ সক্ষম হৈছে। বিশ্ব দৃশ্য শ্ৰাব্য আৰু মনোৰঞ্জন সন্মিলন 2025ৰ শুভাৰম্ভ কৰি কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনেদৰে কয়। তেওঁ লগতে উল্লেখ কৰে যে বৰ্তমানৰ এনিমেচনৰ বিশ্বৰ বজাৰখনৰ মূল্য $430 বিলিয়নতকৈও অধিক আৰু অহা 10 বছৰৰ ভিতৰত এই বজাৰখনৰ মূল্য বাঢ়ি দুগুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সেয়েহে ইয়াৰ লগতে ভাৰতৰ এনিমেচন আৰু গ্ৰাফিক্স উদ্যোগেও যথেষ্ট সুযোগ গ্ৰহণ কৰিব পাৰিব। তেওঁ এই উদ্যোগৰ অংশীদাৰসকলক আন্তৰ্জাতিকভাৱে এই সম্প্ৰসাৰণৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিবলৈ আহান জনায়। শ্ৰীমোদীয়ে উল্লেখ কৰে যে ৱেভ কেৱল এখন সন্মিলনেই নহয়, ই সংস্কৃতি, সৃজনীশীলতা আৰু বিশ্ব সংযোগৰ প্ৰতিনিধিস্বৰূপ। ভাৰতৰ সৃষ্টিশীলতাৰ অৰ্থনীতিৰ ওপৰত জোৰ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে অনাগত সময়ত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ বৃদ্ধিৰ ক্ষেত্ৰতো ই বিশেষ ভূমিকা পালন কৰিব। তেওঁ লগতে উল্লেখ কৰে যে ৱেভ সন্মিলনৰ জৰিয়তে 100খনতকৈও অধিক দেশৰ শিল্পী, উদ্ভাৱক, বিনিয়োগকাৰী আৰু নীতি প্ৰস্তুতকাৰীসকলে এখন মঞ্চত লগ হ'বলৈ সুযোগ পাইছে। অসমৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত আজি উজনি অসম, উত্তৰ অসম আৰু বৰাক উপত্যকাৰ 14খন জিলাত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত আজি 7:30 বজাত আৰম্ভ হোৱা ভোটগ্ৰহণ বিয়লি 4:30 বজাত সামৰণি পৰিব। ৰাজ্যিক নিৰ্বাচন আয়োগে দিয়া তথ্য অনুযায়ী এই 14খন জিলাত পঞ্চায়ত নিৰ্বাচনৰ ভোটদাতাৰ সংখ্যা 89,60,577। এই জিলাকেইখনত 216টা জিলা পৰিষদ, 1,139টা আঞ্চলিক পঞ্চায়ত আৰু 11,390টা গাঁও পঞ্চায়তৰ ৱাৰ্ড আছে। ৰাজ্যিক নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দিনৰ 11:30 বজালৈ সামগ্ৰিকভাৱে 24.1% ভোটদান সম্পন্ন হৈছে। বাতৰি যুগুতোৱাৰ পৰলৈ শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে বুলি আকাশবাণীৰ সংবাদদাতাসকলে জানিবলৈ দিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া লৈছো খন্তেক বাণিজ্যিক বিৰতি।
আকৌ ঢেৰেকনি মাৰিছে, বৰ্ডৰ চিলা আহিব যেন পাওঁ, মোৰ ভয় লাগিছে।
আইটো, এই বহাগ মাহততো বৰদৈ চিলা মাকৰ ঘৰলৈ আহিবই।
ভয় কৰিবলগীয়া একো নাই, আমি কেৱল কেইটামান কথা মানি চলিলেই হ'ল। এই বজ্ৰপাত তথা ধুমুহাৰ সময়ত আমি পৰাপক্ষত ঘৰৰ ভিতৰতেই থাকিব লাগে আৰু বাহিৰত থকা অৱস্থাত নিৰাপদ ঠাইত আশ্ৰয় ল'ব লাগে। টিভি, কম্পিউটাৰ, ফ্ৰিজ বা যিকোনো ধৰণৰ বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে। চালিঘৰ বা অকলশৰীয়া গছ আদিৰ তলত কেতিয়াও থাকিব নালাগে। আকৌ চলন্ত গাড়ীত থাকিলে এই বৈদ্যুতিক তাঁৰ, গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ী ৰখাই আশ্ৰয় ল'ব লাগে। আৰু এই সময়ত মাছ মাৰিবলৈ তথা নাও ফেৰীত উঠিবলৈও যাব নালাগে।
বুজিছো ককা, সাৱধান হৈ থাকিলে সুৰক্ষিত হৈ থাকিব পাৰিম।
জৰুৰীকালীন সহায়ৰ বাবে ৰাজ্যিক নিয়ন্ত্ৰণ কক্ষৰ সৈতে 1070 1079 আৰু 112 নম্বৰত তথা জিলা নিয়ন্ত্ৰণ কক্ষৰ সৈতে 1077 নম্বৰত যোগাযোগ কৰক। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী পীযুষ গোৱেল আৰু বাণিজ্য আৰু অৰ্থনৈতিক সুৰক্ষা বিভাগৰ ইউৰোপীয় আয়ুক্ত মাৰ্চো চেপছুৱেচি চলিত বৰ্ষৰ শেষৰ ভাগলৈ ভাৰত ইউৰোপীয় সংস্থা মুক্ত বাণিজ্য চুক্তিক চূড়ান্ত ৰূপ দিয়া হ'ব বুলি দোহাৰিছে। বেলজিয়ামৰ ব্ৰুছেলছত কালি অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকৰ সময়ত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য ক্ষেত্ৰখনত দেখা দিয়া প্ৰত্যাহ্বানসমূহৰ সমাধানৰ হকে উভয় পক্ষই মত বিনিময় কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত মন্ত্ৰী শ্ৰী গোৱেলে কালিৰ এই আলোচনাক অতিশয় ফলপ্ৰসূ বুলি অভিহিত কৰি কয় যে এই বৈঠকত বাণিজ্য আৰু যোগান শৃংখলকে ধৰি উভয় পক্ষৰ অৰ্থনীতিৰ ক্ষেত্ৰত সহযোগিতাক অধিক আস্থাশীল কৰি তোলা তথা গভীৰ ৰূপ দিয়াৰ বিষয়ে আলোচনা কৰা হয়। উভয় পক্ষৰ মাজৰ এই সহযোগিতাক চুক্তিখনৰ জৰিয়তে সুদূৰপ্ৰসাৰী ৰূপ দিয়াৰ উদ্দেশ্যে উদ্ভাৱন আৰু প্ৰতিযোগিতামূলক মনোভাৱৰ ওপৰতো গুৰুত্ব আৰোপ কৰাৰ বিষয়ে বৈঠকত সহমত প্ৰকাশ কৰা হয় বুলি তেওঁ জানিবলৈ দিয়ে। সংশ্লিষ্ট অঞ্চলসমূহত সমৃদ্ধি তথা বহনক্ষম উন্নয়ন নিশ্চিত কৰাৰ উদ্দেশ্যে পৰস্পৰক উপকৃত কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰাৰ হকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইউৰোপীয় আয়োগৰ অধ্যক্ষ উৰ্চুলা ভন ডেৰ লেয়েনৰ নেতৃত্বত ভাৰত আৰু ইউৰোপীয় সংস্থা উভয়ে দায়বদ্ধতাৰে ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়াত উপস্থিত হৈ ৰাজ্যখনৰ ৰাজধানী অমৰাৱতী পুনৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰিব। এই অনুষ্ঠানত ৰাজ্যখনৰ ভিন ভিন অঞ্চলৰ পৰা 4,00,000তকৈও অধিক লোক সমবেত হ'ব বুলি আশা কৰা হৈছে। আজিৰ এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীগৰাকীয়ে অন্ধ্ৰপ্ৰদেশৰ বাবে 58,000 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও পথ আৰু ৰেল প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব। আজি সন্ধিয়া আয়োজিত এই অনুষ্ঠানত অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু আৰু উপ মুখ্যমন্ত্ৰী কে পৱন কল্যাণকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব বুলি আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিছে। কেন্দ্ৰীয় চৰকাৰে কৃষক সংস্থাসমূহৰ সৈতে অহা 4 মেত হ'বলগীয়া প্ৰস্তাৱিত বৈঠকখন স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে। ৰাজ্য চৰকাৰৰ প্ৰতিনিধিৰ অংশগ্ৰহণ অবিহনে এই বৈঠকখন ফলপ্ৰসূ নহ'ব বুলি মত পোষণ কৰি চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ যুটীয়া সচিব পূৰ্ণচন্দ্ৰ কিষাণে কৃষক সংস্থাসমূহলৈ লিখা এখন চিঠিত কয় যে অৰাজনৈতিক সংযুক্ত কিষাণ মৰ্চা আৰু কিষাণ মজদুৰ মৰ্চাই দাবী কৰাৰ দৰে প্ৰস্তাৱিত বৈঠকত পঞ্জাৱ চৰকাৰক অন্তৰ্ভুক্ত নকৰাটো সমীচীন নহ'ব। এনে প্ৰেক্ষাপটত চৰকাৰে কৃষক সংগঠন দুটাক তেওঁলোকৰ দাবী পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত গুজৰাট টাইটানছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলিব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটি আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ জিঞ্জিনজামত গভীৰ সমুদ্ৰত জাহাজ চলাচলৰ বাবে নিৰ্মাণ কৰা আন্তঃৰাষ্ট্ৰীয় বহুমুখী বন্দৰটো ৰাষ্ট্ৰৰ প্ৰতি উচৰ্গা কৰে। ৱেবচ সন্মিলন 2025ৰ অংশ হিচাপে আয়োজিত মুম্বাইৰ জিঅ' ৱৰ্ল্ড কনভেনশ্যন কেন্দ্ৰত সংবাদ সেৱা বিষয়ক এখন আন্তঃৰাষ্ট্ৰীয় বৈঠক অনুষ্ঠিত হৈছে। অসমৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত আজি উজনি অসম, উত্তৰ অসম আৰু বৰাক উপত্যকাৰ 14খন জিলাত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি হ'বলগীয়া এখন খেলত গুজৰাট টাইটান্স ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলিব। এতিয়াৰ বাতৰি ইমানেই।